হেল্ল'
হেল্ল'
হয় ৰীতাৰ হীৰাৰ নাম্বাৰ হয়নে এইটো?
হা?
ৰীতা হীৰাৰ নাম্বাৰ হয়নে এইটো?
হয়।
মই কৃষাৰ্থক হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ পৰা ফোন কৰিছিলোঁ আপোনাক। আপুনি যোৱা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে কৃষাৰ্থকৰ ফালৰ পৰা আপোনাৰ ফোনত টেলিগ্ৰাম বুলি এপ এটা ডাউনলোড কৰিছিলে আৰু তাতে কিছু অধ্যায় পঢ়ি এখন এপাৰ্টৰ ফালৰ পৰা চাৰ্টিফিকেটো পাইছিলে আপোনাৰ ফোনত আৰু ফৰ্ম এখন আপুনি ফিল আপ কৰিছিলে ফাৰ্মাৰ হেল্থ ছাৰ্ভে বুলি। সেই ফৰ্মখনত আপোনাক কিছু তথ্য আধৰুৱা কৰি দিলে, গতিকে সেই আধৰুৱা তথ্যখিনি ল'বলৈ আৰু কেইটামান আপোনাৰ উপযোগী চৰকাৰী আঁচনিৰ বিষয়ে জনাই দিবলৈ ফোন কলটো কৰা হৈছিলে। আপোনাৰ ঘৰ নগাঁও জিলা?
হয়।
আপোনাৰ
বৰকলা ন? আপোনাৰ বয়স কিমান? বৰকলা, মোৰ বয়স এতিয়া কিমান হৈছে, 1990 চনত জন্ম তাৰিখ আছিলে এতিয়া।
আচ্ছা ঠিক আছে, 90 হলে আপোনালোকৰ এইটো 33 মান হৈছে। আপোনাৰ ঘৰৰ পৰিয়াল কেইজন?
আমি 4জন।
আচ্ছা, আপোনাৰ হাজবেণ্ডৰ নাম আৰু বয়সটো জনাওক।
হাজবেণ্ডৰ নাম মানে বিতুপন হীৰা, কিন্তু বয়সটো কিমান হ'ব সেইটোহে ক'ব নোৱাৰিম।
ঠিক আছে, মই 33 লিখিলোঁ বাৰু তেখেতৰ, আপোনাৰ সমানে লিখিছোঁ। আপোনালোকে
খেতি হ'ব?
আচ্ছা ঠিক আছে, 35 মান হ'ব,
40-45 তেনেকুৱা হ'ব।
আচ্ছা ঠিক আছে, আপোনালোকে খেতি বাতি কৰেনে?
কৰোঁ।
ধানৰে কৰে নে আৰু কিবা বেলেগ চব্জি পাতিও কৰে?
চব্জি পাতি এবাৰ কৰা নাই, যোৱাবাৰ কৰিছিলোঁ।
আচ্ছা ঠিক আছে, এনে হয় হয় এনে মাহ হিচাপত যদি ইনকাম বুলি সোধা হয় তেনেহ'লে এটা মাহত আপোনালোকৰ ইনকাম কিমানমান থাকে? 4000মানটো থাকে চাগে, আনুমানিক 3000-4000মান
থাকে থাকে।
আৰু এইটো খৰচ পাতি কৰি আপোনালোকে 500মানটো হাতত ৰাখিবও পাৰে চাগে মাহৰ শেষত? হয় মানে এতিয়া যিহেতু বস্তু বাহিনীৰ দাম বাঢ়িছে, যিহেতু এইটো অলপ ৰখাটো অলপ সমস্যাও হয়। ঠিক আছে বাৰু, মই আপোনাক এতিয়া কেইটামান বেংকিং প্ৰডাক্ট আৰু কেইটামান চৰকাৰী আঁচনিৰ বিষয়ে সুধিম, আপুনি জানিলে জানো বুলি ক'ব আৰু যদি জানিব বিচাৰে মোক সুধিব পাৰে। আপোনালোকৰ বেংক আছে? বেংকৰ একাউণ্ট আছেনে আপোনালোকৰ?
আছে।
আয়ুষ্মান কাৰ্ডখন বনাইছেনে, মানে হেল্থ কাৰ্ডখন যে এইখন বনাইছেনে?
বনাইছো।
ঠিক আছে, মই আপোনাৰ ৰেকাৰিং আৰু PPF বুলি দুটা একাউণ্ট আছে, এই দুটাৰ বিষয়ে অকণমান জনাই দিছোঁ। আপোনাৰ এতিয়া যিটো বেংকত একাউণ্ট আছে সেই একাউণ্টত আপুনি পইচা পাতি জমা কৰে, জমা কৰিলেও তাৰ পৰাতো কোনো ধৰণৰ সুত নাপায় ন, আৰু পালেও বছৰৰ মূৰত কেতিয়াবা 1-2% কিবা এটা পায়। কিন্তু আপুনি সেই বেংকতে হওক বা পোষ্ট অফিচতে হওক, আপুনি যদি ৰেকাৰিং বুলি একাউণ্ট এটা খোলে, তাতে যদি মাহত মিনিমাম 100 টকাকৈও জমা কৰে, তাত আপুনি এটা সুত লাভ কৰিব পাৰে প্ৰতি 3 মাহৰ মূৰে মূৰে আৰু প্ৰতি বছৰে বছৰে। আৰু ৰেকাৰিংটো হয় ৰেকাৰিং আৰু ৰেকাৰিংটো মিনিমাম 2-3 বছৰৰ পৰা মেক্সিমাম 10 বছৰৰ কাৰণে কৰিব পাৰে। এইটো বেংকতো কৰিব পাৰে বা পোষ্ট অফিচতো কৰিব পাৰে। পোষ্ট অফিচত কৰিলে কি আপোনাৰ ভাল, এটা আপোনাৰ সুতৰ পৰিমাণ যিটো এইটো অকণমান বেছিকে দিয়ে বেংকতকৈ, সেইটো কৰি থব পাৰিব। আৰু যিটো PPF বুলি ক'লো, PPFটো হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। PPFত মিনিমাম 500ৰ পৰা মেক্সিমাম 1.5 লাখলৈকে জমা কৰিব পাৰে আৰু সেই পইচাটো আপুনি মাহে মাহেও জমা কৰিব পাৰে, বা আপোনাৰ হাতত যদি কেতিয়াবা অকণমান পইচা বেছিকে আহি যায় সেই পইচাখিনি আপুনি PPFত জমা কৰিব পাৰে 15 বছৰৰ কাৰণে। ইয়াত আপোনাৰ সুত এটা দিয়ে, সুতটো মাহে মাহে দিয়ে আৰু সুতৰ যিটো হাৰ সেইটো 7.1 চলি আছে, মানে যথেষ্টখিনি ভালে চলি আছে। আপোনালোকে কৰিব বিচাৰে যদি কৰি ল'ব পাৰিব। আৰু PPFৰ আপোনাৰ সুতৰ মানে পইচাটো আপুনি মাহে মাহে যে জমা কৰিব লাগিব সেইটো কোনো ধৰা বন্ধা নিয়ম নাথাকে। আপোনাৰ হাতত যেতিয়া পইচা আহে তেতিয়া আপুনি PPFত জমা কৰিব পাৰে, গতিকে এইটো কৰি থব পাৰিব। আৰু দুটা চৰকাৰী ইঞ্চুৰেঞ্চ আঁচনি আছে, এটা হৈছে জীৱনজ্যোতি বীমা, এটা সুৰক্ষা বীমা। জীৱনজ্যোতি বীমাটো আপুনি বছৰত 436 টকাকৈ দিব লাগে, এইটো ডেথ ইঞ্চুৰেঞ্চ হয়। 18ৰ পৰা 50 বছৰ বয়সৰ সকলো ব্যক্তিয়ে এইটো কৰিব পাৰে। এতিয়া যাৰ নামতে কৰে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পৰিয়ালে 2 লাখ টকাৰ এটা সাহাৰ্য পায়। আৰু যিটো সুৰক্ষা বীমা, সুৰক্ষাটো এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হয়, এইটো 18ৰ পৰা 70 বছৰ বয়সৰ সকলো মানুহে কৰিব পাৰে। সেইটো যাৰ নামতে কৰে, তেখেতৰ যদি কেতিয়াবা এক্সিডেণ্ট হয়, হাত ভৰি ভঙা এনেকুৱা না কিবা হয়, চিকিৎসাৰ কাৰণে 1,00,000 টকাৰ এটা সাহাৰ্য দিয়ে, আৰু যদি দুটা অংগ কিবা নষ্ট হয় তেনেহ'লে 2,00,000 টকাৰ এটা সাহাৰ্য দিয়ে। গতিকে এই দুইটা আঁচনি আপুনি গ্ৰহণ কৰিব বিচাৰে যদি কৰি ল'ব পাৰিব। আৰু আপোনালোকে পি এম কিষাণৰ যিটো পইচা, সেই পইচাটো পায়নে? আৰু দুটা লোন আছে চৰকাৰী আঁচনিৰে, মুদ্ৰা আৰু কে চি চি বুলি। মুদ্ৰা লোনটো সৰু সুৰা ব্যৱসায়ৰ কাৰণে দিয়া হয়, আৰু যিটো কে চি চি লোন সেইটো খেতি বাতিৰ কাৰণে দিয়ে। মুদ্ৰা লোনত আপোনাক 1,000 পৰা 10,00,000লৈকে কোনো বন্ধকি নিদিয়াকৈ ল'ব পাৰে। মাত্ৰ মুদ্ৰা লোনটো ল'লে যিটো ব্যৱসায় আপুনি লোনটো লয় সেই ব্যৱসায়টো
ৰাখিব।
মুদ্ৰা লোনটো আপুনি 10,000 টকা কি 50,000 টকাৰ পৰা আপোনালোকে 10,00,000 টকালৈকে কোনো বন্ধকি নিদিয়াকৈ ল'ব পাৰে। মাত্ৰ মুদ্ৰা লোনটো ল'লে যিটো ব্যৱসায়ৰ কাৰণে আপুনি লোনটো লয় সেই ব্যৱসায়টোৰ এখন বিজনেছ প্লেন লিখিত আকাৰত বেংকত দাখিল কৰিব লাগে।
অসুবিধা আছে, মই সেইকাৰণে ল'ব পৰা নাই।
হয় হয়, যদি প্ৰয়োজন হয় তেতিয়াহে ল'ব, কাৰণ আপোনালোকে লোনটো যে ল'ব লাগে এইটো কোনো ধৰা বন্ধা নিয়ম নাই। কাৰণ চাওক, আপোনালোকে লোনটো ল'ব কিন্তু তাৰ যদি প্ৰিমিয়ামবিলাক দিব নোৱাৰে তেতিয়াতো লছ আপোনালোকৰে হ'ব ন। সেইকাৰণে যদি প্ৰয়োজন হয় তেতিয়াহ'লে আপুনি লোনটো ল'ব, যদি প্ৰয়োজন নহয় আপুনি লোনটো ল'ব নালাগে।
লোনটো প্ৰয়োজন হৈয়ে আছে বাইদেউ, মোৰ দোকান আছে দোকানৰ কাৰণে।
হয় হয়, তেনেহ'লে দোকানখন বহলাবৰ কাৰণে ল'ব পাৰে। যদি লোনৰ বিষয়ে কিবা তথ্য আপুনি বহলাই জানিব বিচাৰে তেনেহ'লে আপোনাৰ টেলিগ্ৰাম বুলি এপটোত এটা টোল ফ্ৰী নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটোত ফোন কৰিলে আমাৰ ওচৰত বেংকৰ বিষয়া থাকে কেইজনমান, তেখেতসকলে আপোনাক বুজাই দিব পাৰিব। বা আপুনি যদি বিচাৰে অহা কেইদিনমানৰ ভিতৰতে মই আমাৰ ওচৰত বেংকৰ বিষয়া আছে কেইজনমান, তেখেতসকলৰ লগত আপোনাক কানেক্ট কৰাই দিম। আপুনি তেখেতসকলৰ পৰা আপোনাৰ যিখিনি সমস্যা আছে লোন সম্পৰ্কীয় সমস্যাখিনি সমাধানখিনি ল'ব পাৰিব। ঠিক আছে বাৰু, হয়, ধন্যবাদ
ধন্যবাদ দাদা।